এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ উজনি অসমৰ বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। চলিত বছৰৰ গুণোৎসৱৰ ফলাফল কাইলৈ ঘোষণা কৰা হ'ব। শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগুৱে আজি সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰিছে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত চলিত বৰ্ষৰ গুণগত মানৰ অক্ষসাজ প্ৰদান আৰু মুক্ত নিকা তথা স্বচ্ছভাৱে মূল্যায়ন কাৰ্যসূচী অনুষ্ঠিত কৰাৰ বাবে বাছনিকৃত তিনিখন জিলাক প্ৰশংসামূলক বঁটা প্ৰদান কৰা হ'ব। ইয়াৰ উপৰি অনুষ্ঠানত আৰোহণ কাৰ্যসূচীৰ অধীনত 4,320 গৰাকী শিক্ষাৰ্থীক টেবলেট প্ৰদান কৰা হ'ব আৰু যোৱা বছৰৰ গুণোৎসৱত এ প্লাছ গ্ৰেড লাভ কৰা 11,594খন বিদ্যালয়ক উৎকৃষ্টতাৰ স্বীকৃতি আৰু 25,000 টকাকৈ উদগনিমূলক অনুদান আগবঢ়োৱা হ'ব। উল্লেখযোগ্য যে ৰাজ্যৰ প্ৰতিগৰাকী শিক্ষাৰ্থীক গুণগত শিক্ষাদানৰ সংকল্পৰে চৰকাৰে 2017 চনৰ পৰা অনুষ্ঠিত কৰি অহা গুণোৎসৱত এইবেলি 44,077খন বিদ্যালয়ৰ 38,98,000ৰো অধিক শিক্ষাৰ্থীৰ বিদ্যায়তনিক মূল্যায়ন কৰা হৈছে। ৰাজ্যৰ 11খন জিলাৰ নিৰ্বাচিত 200খন নিম্ন প্ৰাথমিক বিদ্যালয়ত অনাগত শিক্ষাবৰ্ষত মিচিং ভাষাৰ মাধ্যমত পাঠদান আৰম্ভ হ'ব। জনতা ভৱনত শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগুৱে আজি জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ সৈতে এখন ভাৰ্চুৱেল বৈঠকত মিলিত হয়। এই বৈঠকতে শিক্ষামন্ত্ৰীগৰাকীয়ে নিৰ্বাচিত বিদ্যালয়কেইখনত অহা 2 এপ্ৰিলৰ পৰা মিচিং ভাষাৰ মাধ্যমত পাঠদান আৰম্ভ হ'ব বুলি ঘোষণা কৰে। বৈঠকখনত মিচিং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যালয়ৰ বিষয়ববীয়াও উপস্থিত থাকে। উল্লেখযোগ্য যে নতুন শিক্ষা পদ্ধতি 2020ৰ কাৰ্যকৰীকৰণেৰে ৰাজ্য চৰকাৰে এই ব্যৱস্থা গ্ৰহণ কৰিছে। ধেমাজি জিলা আৰু ছেছন আদালতে আজি 4টা পক্সো গোচৰৰ অভিযুক্তক দোষী সাব্যস্ত কৰি শাস্তি প্ৰদান কৰিছে। ইয়াৰে প্ৰথমটো গোচৰত ন্যায়াধীশ কৌশিক হাজৰিকাৰ আদালতে চিলাপথাৰ থানাৰ অন্তৰ্গত সাক্ষী চৰণ বিশ্বাস নামৰ এজন লোকক দুগৰাকী নাবালিকাক ধৰ্ষণৰ অভিযোগত দোষী সাব্যস্ত কৰি 30 বছৰৰ সশ্ৰম কাৰাদণ্ড আৰু 30,000 টকাৰ জৰিমনা বিহে। আনটো গোচৰত আদালতে ধেমাজি আৰক্ষী থানাৰ অন্তৰ্গত মিলন নগৰৰ তিলক শইকীয়া নামৰ এজন লোকক নাবালিকা ধৰ্ষণৰ অভিযোগত দোষী সাব্যস্ত কৰি 20 বছৰৰ সশ্ৰম কাৰাদণ্ড আৰু 30,000 টকাৰ জৰিমনা বিহিছে। তৃতীয়টো গোচৰত একেখন আদালতে গোগামুখ থানাৰ অন্তৰ্গত বৈজয়ন্তীপুৰৰ দীপক ৰুচাল নামৰ এজন লোকক এগৰাকী নাবালিকাক ধৰ্ষণ কৰাৰ অভিযোগত দোষী সাব্যস্ত কৰে আৰু তেওঁক পক্সো আইনৰ অধীনত 20 বছৰ সশ্ৰম কাৰাদণ্ড আৰু 30,000 টকাৰ জৰিমনা বিহে। আদালতে আজি নাবালিকা ধৰ্ষণৰ আন এটা গোচৰৰ অভিযুক্ত চিলাপথাৰৰ 2 নম্বৰ চিলিৰ চেনাই চাংমাই নামৰ আন এজন লোকক 6 বছৰৰ কাৰাদণ্ড আৰু 15,000 টকাৰ জৰিমনা বিহিছে। পঞ্চমটো গোচৰত ন্যায়াধীশ কৌশিক হাজৰিকাৰ আদালতে আজি 2017 চনত এগৰাকী মহিলাক হত্যাৰ চেষ্টাৰ অভিযোগত জোনাইৰ লালবাবু কৰ্মকাৰ নামৰ এজন লোকক 10 বছৰৰ কাৰাদণ্ড আৰু 20,000 টকাৰ জৰিমনা বিহে বুলি চৰকাৰী অধিবক্তা অজয় ফুগলাৰ উদ্ধৃতি দি আমাৰ ধেমাজিৰ সংবাদদাতাই জনাইছে। অসম বিধানসভাৰ ৰাজহুৱা হিচাপ সমিতিৰ এটা প্ৰতিনিধি দলে আজি হোজাই জিলাত উপস্থিত হৈ জিলাখনত ৰূপায়ণ হৈ থকা বিভিন্ন চৰকাৰী আঁচনিৰ কাম কাজ পৰিদৰ্শন কৰে। পৰিদৰ্শনৰ অন্তত আবেলি জিলা সদৰ শ্ৰীমন্ত শংকৰদেৱ নগৰৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাগৃহত আয়ুক্ত আৰু জিলাখনৰ বিভিন্ন বিভাগৰ উচ্চপদস্থ বিষয়াসকলৰ উপস্থিতিত এখন পৰ্যালোচনা সভাত মিলিত হয়। বিভাগীয় বিষয়াসকলে জিলাখনৰ বিভিন্ন আঁচনিসমূহৰ খতিয়ান দাঙি ধৰে। সমিতিখনৰ প্ৰতিনিধি দলটোত আছে ৰমেন্দ্ৰ নাৰায়ণ কলিতা, উৎপল বৰা, কৰিমুদ্দিন বৰভূঞা, ভৱেন্দ্ৰনাথ ভৰালী, চক্ৰধৰ গগৈ, ৰামকৃষ্ণ ঘোষ আৰু শিৱ মিশ্ৰ। গুৱাহাটীত কালি গ্ৰেপ্তাৰ কৰা পৰ্টেল চেনেলৰ সাংবাদিক তথা গুৱাহাটী প্ৰেছ ক্লাবৰ সহকাৰী সাধাৰণ সম্পাদক দিলৱাৰ হুছেইন মজুমদাৰক আজি গুৱাহাটীৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হয়। তেওঁৰ অধিবক্তাই দাখিল কৰা জামিন আবেদন আদালতে নাকচ কৰে। হুছেইন মজুমদাৰৰ গ্ৰেপ্তাৰৰ বিৰোধিতা কৰি আজি গুৱাহাটী প্ৰেছ ক্লাবত সাংবাদিকসকলে প্ৰতিবাদ সাব্যস্ত কৰে। কেইবাগৰাকীও সম্পাদক আৰু জ্যেষ্ঠ সাংবাদিককে ধৰি সংবাদ মাধ্যমৰ সাংবাদিকসকলে কলা বেজ পৰিধান কৰি এই প্ৰতিবাদী কাৰ্যসূচীত ভাগ লয়। সাংবাদিকসকলে প্ৰতিবাদী সমদল উলিয়াই পাণবজাৰ থানালৈ অগ্ৰসৰ হোৱাৰ সময়ত আৰক্ষীয়ে তেওঁলোকক বাধা দিয়ে আৰু সাংবাদিকৰ সৈতে আৰক্ষীৰ কথা কটাকটি হয়। পাছত সাংবাদিকসকলে গুৱাহাটী প্ৰেছ ক্লাবত এখন প্ৰতিবাদী সভাত মিলিত হৈ এই গ্ৰেপ্তাৰ কাৰ্যক সম্পূৰ্ণ অযুক্তিকৰ আৰু সংবাদ মাধ্যমৰ স্বাধীনতাৰ ওপৰত প্ৰত্যক্ষ হস্তক্ষেপ বুলি অভিযোগ কৰে আৰু সাংবাদিকগৰাকীক বিনা চৰ্তে মোকলাই দিবলৈ দাবী জনায়। ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ সাংবাদিকসকলে আজি সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰৰ গ্ৰেপ্তাৰৰ প্ৰতিবাদত কাৰ্যসূচীত ভাগ লয় বুলি আমাৰ সংবাদদাতাসকলে জানিবলৈ দিছে। শ্ৰোতাসকলৰ বিপুল দাবীৰ প্ৰতি সঁহাৰি জনাই আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ জনপ্ৰিয় অনুষ্ঠান জিলা ৰেহৰূপ পুনৰ সন্ধিয়াৰ পৰিৱৰ্তে পুৱাৰ ভাগত প্ৰচাৰৰ দিহা কৰা হৈছে। এই অনুসৰি অহা এপ্ৰিলৰ 1 তাৰিখৰ পৰা জিলাৰ ৰেহৰূপ অনুষ্ঠান প্ৰতিদিনে পুৱাৰ আঞ্চলিক বাতৰি ঠিক পাছতে অৰ্থাৎ 9:15 পৰা 9:20 প্ৰচাৰ কৰা হ'ব। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানে। পৰৱৰ্তী আঞ্চলিক বাতৰি সন্ধিয়া 6:45 শুনিবলৈ পাব।